এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে বন বিভাগৰ ভূমি অবৈধ আবণ্টন সন্দৰ্ভত বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা 15 জুনত আৰম্ভ যিকোনো সামৰিক উত্তেজনাৰ সময়ত প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা কৌশলেই এখন দেশৰ সামৰিক শক্তিৰ প্ৰকৃত পৰিচায়ক বুলি আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীৰ মন্তব্য অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি প্ৰাক্তন সৈনিক জগৎ সিং টিমুঙৰ অভিমত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ খেলত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। বন বিভাগৰ ভূমি অবৈধভাৱে কোনো ব্যক্তি প্ৰতিষ্ঠানক আবণ্টন দিয়া সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী গোট SIT গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাৱাই, ন্যায়াধীশ আগষ্টাইন জৰ্জ মছি আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনাত উল্লেখ কৰে যে অবৈধভাৱে কোনো বনভূমি যদি আবণ্টন দিয়া হৈছে তেন্তে ৰাজ্য চৰকাৰসমূহে সেয়া উদ্ধাৰ কৰি বন বিভাগক চমজাই দিব লাগিব। যদি ৰাজহুৱা স্বাৰ্থত সেই বনভূমি উদ্ধাৰ কৰাটো সম্ভৱ নহয় তেন্তে সংশ্লিষ্ট ব্যক্তি প্ৰতিষ্ঠানৰ পৰা ভূমিৰ মূল্য আদায় কৰি সেয়া বনাঞ্চলৰ নামত ব্যৱহাৰ কৰিব লাগিব বুলি তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশনাত উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে অবৈধভাৱে আবণ্টন দিয়া ভূমি এবছৰৰ ভিতৰত হস্তান্তৰ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে ৰাজ্যসমূহক বিশেষ দল গঠনৰো নিৰ্দেশ দি কয় যে উদ্ধাৰ কৰা বনভূমি একমাত্ৰ বনানীকৰণৰ উদ্দেশ্যে ব্যৱহাৰ হ'ব লাগিব। অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা 15 জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে তৃতীয় বৰ্গৰ পদৰ অন্তৰ্ভুক্ত চালক, ষ্টেনোগ্ৰাফাৰ আৰু ইলেক্ট্ৰিচিয়ানৰ ব্যৱহাৰিক পৰীক্ষাৰ লগতে চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰো মৌখিক আৰু ব্যৱহাৰিক পৰীক্ষা একেদিনাই অনুষ্ঠিত হ'ব। ইয়াৰ বাবে চৰকাৰে প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে সকলো তথ্য অৱগত কৰিব। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক সেনাবাহিনীৰ প্ৰাক্তন সৈনিক জগৎ সিং টিমুঙক। তেওঁ 1968 চনত সৈনিক হিচাপে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। মেঘালয়ৰ শ্বিলঙত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত 1 নম্বৰ আছাম ৰেজিমেণ্টৰ চিপাহীৰূপে তেওঁ জম্মু কাশ্মীৰৰ উৰি ছেক্টৰত দেশৰ হৈ সেৱা আগবঢ়ায়। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত টিমুঙে সতীৰ্থৰ সৈতে ভাৰতৰ পৰা পাকিস্তানৰ 8 কিলোমিটাৰ দূৰত্বলৈ অগ্ৰসৰ হৈছিল আৰু পাকিস্তানৰ বোমা আক্ৰমণত তেওঁ সৌভৰীৰ পতাকাখন হেৰুৱাব লগা হৈছিল। তেওঁ কাশ্মীৰত কৰ্মৰত হৈ থাকোঁতে হোৱা অভিজ্ঞতাৰ বিষয়ে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাৰ আগত এনেদৰে বৰ্ণনা কৰে।
মই 1971 বোৱাৰ ইঞ্জুৰি হয়, তেতিয়া মই বোৱাৰত জম্মু কাশ্মীৰ উৰি ছেক্টৰ মই আছিলোঁ। তাত যুদ্ধত 1971 ডিচেম্বৰ 3 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমি যুদ্ধত কৰি আছিলোঁ আৰু পাকিস্তান মাটি আমি দখল কৰিছোঁ। লগত মোৰ ভাগ্যত ভাল আৰু বেয়া মাজতে ঈশ্বৰে মোক ভাল ৰাস্তা দিছে। মোৰ ভৰি এটা পাকিস্তানৰ বমৰ পৰা মোৰ আঘাত হ'ল। পেহেলগামত যিটো পাকিস্তানটো মাৰিছে সেইটো কাৰণে আমি দুখ পাইছে। ইয়াৰ কাৰণে আমিও পাৰিলে আমি সকলোৱে আমি কাৰ্বি আংলঙত যিমান এক্স ছাৰ্ভিচমেন আছে আৰু লগত ময়োতো ভাবিছোঁ যদি যুদ্ধত হয় আমিতো দেশৰ কাৰণে আমি মিলিটাৰীত চাকৰি গৈছোঁ, দেশৰ কাৰণে জানে প্ৰাণ দিছোঁ, ইয়াৰ কাৰণে পেঞ্চনো পাই আছোঁ, হ'লেও এতিয়াও যদি এতিয়া যাব লাগে হয় আমি যাব কাৰণে ৰেডি আছোঁ।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লোৱা ব্যৱস্থাৱলীয়ে পাকিস্তানৰ যুদ্ধ কৰাৰ ক্ষমতা কাৰ্যকৰীভাৱে হ্ৰাস কৰিবলৈ সমৰ্থ হৈছিল। কালি সন্ধিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰা সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীৰ এই মন্তব্য কৰে। ব্ৰিগেডিয়াৰ গোস্বামীয়ে কয় যে যিকোনো সামৰিক উত্তেজনাৰ সময়ত প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা কৌশল অৰ্থাৎ ডিটাৰেঞ্চেই হৈছে এখন দেশৰ সামৰিক শক্তিৰ প্ৰকৃত পৰিচায়ক।
মানে প্ৰথমতে এনিমিৰ যিমানবিলাক সিহঁতৰ যুদ্ধ কৰিব পৰা যিটো কেপেবিলিটি ক্ষমতা সেই তাৰে ইতেইটো শেষ কৰি দিয়াটো এয়াৰফৰ্চৰ এয়াৰবেছ শেষ কৰা সিহঁতৰ যিটো অস্ত্ৰ শস্ত্ৰ ষ্টকছ বিলাক যিমানবিলাক য'ত য'ত আছে সেইবিলাক ধ্বংস কৰা যাতে সিহঁতে যুদ্ধ কৰিব পৰা ক্ষমতাটো সিহঁতৰ বহুত হ্ৰাস হৈ যায় যিটো আমেৰিকাই ইৰাকৰ এগেইনষ্টে কৰিছে। এই তেনেকুৱা এটা মানে প্ৰথমতে ডিগ্ৰেডেশ্যন মানে ধ্বংস কৰি দিয়ে তাৰপিছত যেতিয়া টাৰ্গেটটো ছফ্ট হৈ যায় সিহঁতৰ যিটো কেপেবিলিটি যুদ্ধ কৰিব পৰা যিটো ক্ষমতা সেইটো 80%ৰ পৰা 90% শেষ হৈ যায় তাৰপিছত ৰেজিষ্টেঞ্চটো সিহঁতৰ কম হৈ যায়। এনেকুৱা আধুনিক অস্ত্ৰ শস্ত্ৰে ইমানটো ডাঙৰ লেভেললৈ আজি আৰু ইমান দূৰত সিহঁতৰ ভিতৰত যায় 100 কিলোমিটাৰ বাহৱালপুৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা 100 কিলোমিটাৰ মুৰিতকে 30 কিলোমিটাৰ দূৰ এইবিলাক হেৰিলৈকে আমি ইমান দূৰলৈকে আমি তেওঁলোকক ধ্বংস কৰিব পাৰোঁ। সেয়ে এটা কাৰণ আছিল যে এই 12-13-14 দিনৰ ভিতৰতে আমি ইমানখিনি নেভি গৈ গোটেই কৰাচীটো চিল কৰি দিলে মানে এৰেবিয়ান চি কষ্টেল এৰিয়াটো গোটেইটো চিল কৰি দিলে। আচলতে যিটো ডেটাৰেঞ্চ বুলি কয় এনেকুৱা শক্তি হব লাগে যে দূৰতে ভয় মানে যুদ্ধটো বাদেই আগতে ইহঁতে পলা সেইটো এইবাৰ এটা আৰৱ সাগৰত দেখা গল। এয়াৰফৰ্চে কেনেকে কাম কৰিছে ৰাফেল এয়াৰক্ৰাফ্টেৰে কেনেকে তেহঁতে ভিতৰত হিট কৰিছে আমি যিটো তেওঁলোকৰ কৰিলো তেওঁলোকে এইটো পাহৰিব নোৱাৰে।
জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যন্ত অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত বিভিন্ন জিলাৰ পৰা 68 লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত শ্ৰীভূমি আৰক্ষীয়ে জিলাখনৰ পৰা আব্দুল হুছেইন আৰু ৰছিদ আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। একেদৰে বৰপেটা আৰক্ষীয়ে আজাদ হুছেইন ইমৰাণ নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে। সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত বক্তব্য আগবঢ়োৱাৰ অভিযোগত কালি গোচাইগাঁও মহকুমাৰ কুৰ্চাকাটি গাঁৱৰ ৰূপচান আলী নামৰ এজন লোকক আটক কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহান জনাইছে। দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ বস্ত্ৰ খাদ্যবস্তু পানীয় আৰু প্লাষ্টিকৰ সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ স্থলপথেৰে ভাৰতলৈ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশখনে এই সামগ্ৰীসমূহ এতিয়াৰে পৰা কেৱল মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ আৰু কলকাতাৰ সামুদ্ৰিক বন্দৰৰ মাজেৰেহে ভাৰতলৈ ৰপ্তানি কৰিব পাৰিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি দেশ দুখনৰ মাজত বাণিজ্যৰ সমতা স্থাপনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতে যোৱা মাহত বাংলাদেশৰ সামগ্ৰী ভাৰতৰ মাজেৰে আন দেশলৈ প্ৰেৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল। মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক ডেপুটেশ্যনৰ ভিত্তিত বি এড পাঠ্যক্ৰমৰ বাবে প্ৰেৰণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠতাৰ বিষয়টোৱে অগ্ৰাধিকাৰ পাব লাগে বুলি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনা জাৰি কৰিছে। জাননীত উল্লেখ কৰা অনুসৰি অৱসৰলৈ কমেও 5 বছৰ থকা আৰু চাকৰিকালৰ 5 বছৰ সম্পূৰ্ণ কৰা শিক্ষকসকলক সামৰি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকক জ্যেষ্ঠতাৰ তালিকা প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। জাননীখনত লগতে শিক্ষকসকলে বিচাৰিলে মুক্ত দূৰশিক্ষা পদ্ধতিৰ জৰিয়তেও বি এড ডিগ্ৰী ল'ব পাৰিব বুলি উল্লেখ আছে। অৱশ্যে তেনে শিক্ষানুষ্ঠানৰ অধ্যয়ন কেন্দ্ৰ অসমত থাকিব লাগিব। ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই যোৰহাটৰ তিতাবৰত নিৰ্মাণ হৈ থকা অসম ৰেচম মহাবিদ্যালয়খন অহা বৰ্ষৰ জানুৱাৰীত উদ্বোধন কৰা হ'ব বুলি ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কালি নিৰ্মাণৰত মহাবিদ্যালয়খন পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 2026ৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খন উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 473 সংখ্যক আবিৰ্ভাৱ তিথি আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ 5ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত এই অধিৱেশন অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গোপালদেৱৰ পৰৱৰ্তী ধৰ্ম সংস্কাৰক সাহিত্যিক গীতিকাৰ তথা মায়ামৰা ধৰ্মৰ প্ৰৱৰ্তন শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰায় 500 বছৰ পূৰ্বে মানৱীয় আদৰ্শ অদ্বৈতবাদ সাম্যবাদ স্থাপনৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া মণ্ডলৰ অন্তৰ্গত আমগুৰি বৰবাম ধাদুমীয়া বালিমৰা আৰু নিগম পঞ্চায়তৰ নিৰ্বাচনত বিজয়ী জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্যসকলক কালি সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। বিধায়ক তৰংগ গগৈয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত পঞ্চায়ত প্ৰতিনিধিসকলে অনাগত দিনসমূহত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কৰিবলগীয়া কামসমূহৰ বিষয়ে আলোচনা কৰে। সেৱাৰ মনোভাৱেৰে নিজক সমৰ্পণ কৰি কাম কৰাৰ বাবে বিধায়কগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক 2025 চনৰ সংসদ ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসৰাজ গংগাৰাম অহিৰৰ নেতৃত্বাধীন জুৰিৰ বৰ্ডে সাংসদ শইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰিছে। প্ৰাইম পইণ্ট ফাউণ্ডেশ্যনে 2010 চনৰ পৰা সংসদ ৰত্ন বঁটা প্ৰদান কৰি আহিছে। এই বঁটা লাভ কৰা শইকীয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ। চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ 17 সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। 17 সাংসদৰ লগতে সংসদৰ দুখন স্থায়ী কমিটি, ষ্টেণ্ডিং কমিটি অন ফাইনেন্স আৰু ষ্টেণ্ডিং কমিটি অন এগ্ৰিকালচাৰো আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 10 পৰাস্ত কৰে। জয়ৰ বাবে 200 লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং জ্যোতি সাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দিল্লী কেপিটেলছৰ বলিং আক্ৰমণ ধৰাশায়ী কৰি অপৰাজিত হৈ ৰয়। সুদৰ্শনৰ শতক আৰু শুভমন গিলৰ 53 বলত 93 ৰাণে গুজৰাটৰ খেলখন শেষ হবলৈ এটা অভাৰ বাকী থকা অৱস্থাতেই জয়ৰ সোৱাদ দিয়ে। ইপিনে ৰাজস্থানৰ সৱাই মানসিং ষ্টেডিয়ামত কালি অনুষ্ঠিত আন এখন খেলত পাঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 10 জয়লাভ কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ শিৰোনামা অংকুৰজ্যোতি শৰ্মাৰ পৰা।
বৃহৎ বিনিয়োগকাৰীসকলৰ সৈতে কালি সম্পন্ন হোৱা ৰাজ্য চৰকাৰৰ 22,900 কোটি টকাৰ 20 প্ৰকল্পৰ চুক্তি সম্পাদিত হোৱাৰ বাতৰিটোক গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। মুম্বাইত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশ বি আৰ গৱৈয়ে গণতন্ত্ৰ 3টা স্তম্ভই সমান বুলি মন্তব্য কৰিছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত নামভৰ্তি বৃহৎ হাৰত হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ বৈঠকত প্ৰকাশ পাইছে। এই বাতৰিটো দৈনিক জনসাধাৰণৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইছৰোৰ 101 সংখ্যক উৎক্ষেপণ অভিযান কালি ব্যৰ্থ হয়। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাকিস্তানত অজ্ঞাত বন্দুকধাৰী গুলীত লস্কৰ ই তৈবাৰ এজন কমাণ্ডাৰ নিহত হয়। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কামৰূপ মহানগৰ জিলাত 4,240 হেক্টৰ বনভূমিত হোৱা বেদখল মুকলি কৰিবলৈ অসম চৰকাৰক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিৰ্দেশ দিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বন বিভাগৰ ভূমি অবৈধ আবণ্টন সন্দৰ্ভত বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা 15 জুনত আৰম্ভ। যিকোনো সামৰিক উত্তেজনাৰ সময়ত প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা কৌশলেই এখন দেশৰ সামৰিক শক্তিৰ প্ৰকৃত পৰিচায়ক বুলি আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীৰ মন্তব্য। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি প্ৰাক্তন সৈনিক জগৎ সিং টিমুঙৰ অভিমত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ খেলত গুজৰাট টাইটানছৰ দিল্লী কেপিটেলছৰ বিৰুদ্ধে 10 জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি।